জিহিজকেল 22 অধ্যায় অপরাধী ইজৰাইলৰ ঘটিবলগা দণ্ড। তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু কলে, এতিয়া তুমি সেই মনুষ্য সন্তান, তুমি গোচৰ নচলোৱানে? ৰক্তপাতকাৰিণী নগৰীৰ ওপৰত গোচৰ নচলোৱানে? তেন্তে তাই আটাই ঘৃণলগীয়া কাৰ্য তাইক জনোৱা, আৰু তুমি ক'ব লাগিব, প্ৰভু জিহুৱাই এই কথা কৈছে, ই কেনেকুৱা নগৰী যে নিজৰ সময় আহিবৰ কাৰণে নিজৰ মাজত ৰক্তপাত কৰে আৰু নিজকে অসুচি কৰিবলৈ নিজৰ কাৰণে প্ৰতিমাবোৰ নিৰ্মাণ কৰে। সেই নগৰী, তুমি কৰা ৰক্তপাতত তুমি দুখী হলা, আৰু তুমি নিৰ্মাণ কৰা তোমাৰ প্ৰতিমাবোৰৰ দ্বাৰাই তুমি অসুচি হলা, আৰু তুমি কাল উচ্চৰ চপাইছা আৰু তোমাৰ আয়ুসৰ শেষলৈকে আহিছা। এই হেতুকে মই জাতিবোৰৰ আগত তোমাক ধিক্কাৰৰ আৰু আটাই দেশৰ আগত বিদ্ৰূপৰ বিষয় কৰিম। সেই বদনামী কলহপূৰ্ণা নগৰী, তোমাৰ ওচৰত আৰু নীলগত থকা সকলোৰে তোমাক বিদ্ৰূপ কৰিব। চোৱা, ইজৰাইলৰ অধ্যক্ষসকলে নিজ নিজ বাহুবল অনুসাৰে ৰক্তপাত কৰিবলৈ তোমাৰ মাজত আছে। তোমাৰ মাজত পিতৃ মাতৃক হেয়জ্ঞান কৰা হৈছে, তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে, তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে। তুমি মোৰ পবিত্ৰ বস্তুবোৰ ঘৃণ কৰিছা আৰু মোৰ বিশ্ৰাম দিনবোৰ অপবিত্ৰ কৰিছা। ৰক্তপাত কৰিবলৈ তোমাৰ মাজত চৰ্চি ফুৰা লোক আছে। তোমাৰ মাজত লোকে পৰ্বতবোৰ ওপৰত ভোজন কৰে, তোমাৰ মাজত বিবিচাৰ কৰে, তোমাৰ মাজত পিতৃৰ উলংগতা প্ৰকাশ কৰে, তোমাৰ মাজত ঋতু স্নান হোৱা স্ত্ৰীক বলাৎকাৰ কৰে। কোনোৱে নিজৰ ওচৰ চুবুৰীয়াৰ স্ত্ৰীয়ে সৈতে ঘৃণলগীয়া কাৰ্য কৰে, কোনোজনে নিজৰ বোৱাৰীয়েকক কুকৰ্মৰে অসুচি কৰে, আৰু তোমাৰ মাজত আন কোনোৱে নিজৰ ভনীয়েকক, বাপেকৰ জীয়েকক বলাৎকাৰ কৰে। ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেটি লয়। তুমি সুত আৰু বাহি লওঁতা, আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হলে পাহৰিছা, ইয়াক প্ৰভু জিহুৱাই কৈছে। এই হেতুকে চোৱা, তুমি কৰা অন্যায় লাভত আৰু তোমাৰ মাজৰ ৰক্তপাতত তুমি এইবোৰ কৰাত মই হাত তালি দিছো। মই যিদিনা তোমাৰ প্ৰতিশোধ ল'ম, সেইদিনা তোমাৰ হৃদয়ে সহি থাকিব পাৰিবনে, বা তোমাৰ হাত সবল হ'বনে? মই জিহুৱাই ইয়াক ক'লো, আৰু মই ইয়াক সিদ্ধও কৰিম। মই জাতিবোৰৰ মাজত তোমাক ছিন্ন ভিন্ন কৰিম, দেশবোৰৰ মাজত তোমাক গোট গোট কৰিম, আৰু তোমাৰ মাজৰ পৰা তোমাৰ লেতেৰাবোৰক নিকা কৰিম, আৰু তোমাক জাতিবোৰৰ সাক্ষাতে অপবিত্ৰ কৰা হ'ব, আৰু মই যে জিহুৱা তাক তুমি জানিবা। তাৰ পাছত জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, সেই মনুষ্য সন্তান, ইজৰাইল বংশ মোৰ দৃষ্টিত আৱজনাস্বৰূপ হ'ল। তেওঁলোক সকলোৱে মোহিত দিব লগা পিতল, বগিতাম, লোহা আৰু হীৰ স্বৰূপ তেওঁলোক ৰূপৰ আৱৰ্জনাস্বৰূপ। এই হেতুকে প্ৰভু জিহুৱাই এই কথা কৈছে, তোমালোক সকলোৱে আৱৰ্জনাৰ স্বৰূপ হোৱাৰ বাবে চোৱা, মই তোমালোকক জেৰুচালেমৰ মাজত গোটাম। মানুহে ৰূপ, পিতল, লোহা, হীৰ আৰু বগিতাম গলাবৰ বাবে, তাৰ ওপৰত জুই ফুৰাবলৈ মুহিৰ মাজত তাক গোটাই দিয়াৰ দৰে মই তোমালোকক মোৰ কুদ্ধত আৰু কোপত গোটাম, আৰু তোমালোকক তাত পেলাই গলাম। এনেকৈ মই তোমালোকক গোটাই মোৰ ক্ৰোধাগ্নি তোমালোকৰ ওপৰত ফুৱাম, তাতে তোমালোক তাৰ মাজত গলি যাবা। মুহিৰ মাজত ৰূপ গলাৰ দৰে তাৰ মাজত তোমালোক গলিবা। গতিকে মই জিহুৱাই যে তোমালোকৰ ওপৰত মোৰ ক্ৰোধ বৰষালো, তাক তোমালোকে জানিবা। জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, সেই মনুষ্য সন্তান, তুমি জিহুদাক কোৱা, তুমি হাবি নকটা বা কুদ্ধৰ দিনা বৰষুণ নিদিয়া দেশ, তাৰ মাজত তাৰ ভাববাদীসকলে চক্ৰান্ত কৰিছে। তেওঁলোকে চিকাৰ ধৰোঁতে গৰ্জন কৰোতা সিংহৰ নিচিনা। তেওঁলোকে মনুষ্যক গ্ৰাস কৰে। তেওঁলোকে ধন সম্পত্তি আৰু বহুমূল্য বস্তু নিয়ে। তেওঁলোকে তাৰ মাজত তাৰ বিধৱাৰ সংখ্যা বহালে। তাৰ পুৰোহিতবোৰে মোৰ ব্যৱস্থাৰ বিপৰীতে অত্যাচাৰ কৰে। তেওঁলোকে পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ নাৰাখে বা সুচী আৰু অসুচীৰ মাজত বিভিন্ন কৰিবলৈ মানুহক নিশিকায়। তেওঁলোকে মোৰ বিশ্ৰাম দিনবোৰৰ পৰা তেওঁলোকৰ চকু থাকে আৰু মই তেওঁলোকৰ মাজত অপবিত্ৰ কীট হলো। অন্যায় লাভ কৰিবৰ কাৰণে ৰক্তপাত কৰিবলৈ আৰু মনুষ্যক বিনষ্ট কৰিবলৈ তাৰ মাজত থকা তাৰ মুখ্যসকল চিকাৰ ধৰোঁতা ৰাংকুকুৰ স্বৰূপ। জিহুৱাই নোকোৱাকৈয়ে প্ৰভু জিহুৱাই এইদৰে কৈছে বুলি তাৰ ভাববাদীসকলে কৈ অনৰ্থক দৰ্শন দেখি আৰু তেওঁলোকৰ পক্ষে মিছা মংগল চাই তেওঁলোকৰ বাবে চূণেৰে লিপে। দেশৰ প্ৰজাসকলে উপদ্ৰৱ কৰে, বলেৰে লয়, এনেকি দুখী দৰিদ্ৰক দুখ দিয়ে আৰু বিদেশীক অন্যায়কৈ অত্যাচাৰ কৰে। আৰু মই দেশ নষ্ট নকৰিবৰ কাৰণে চাৰিওফালে গড় নিৰ্মাণ কৰিব পৰা আৰু দেশৰ অৰ্থে মোৰ আগত গড় ভঙা বাটত থিয় হ'ব পৰা এনে এজন মানুহ তেওঁলোকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ। এই হেতুকে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নিয়ে তেওঁলোকক সংহাৰ কৰিম। মই তেওঁলোকৰ নিজৰ নিজৰ আচাৰ ব্যৱহাৰৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম। এইদৰে প্ৰভু জিহুৱাই কৈছে।